সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ বাজেট আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক শলাগ জ্ঞাপন কৰে। বৈঠকত দুয়োগৰাকীয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰো আলোচনা কৰে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ধৰণে বান স্থিতিস্থাপক সবল অৰ্থনীতি গঢ়ি তোলাৰ বাবে ৰাজ্যখনলৈ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি ৰাজ্যত হাইড্ৰকাৰ্বন উদ্যোগৰ পৰা ৰয়েলিটি সম্পৰ্কীয় সকলো বিষয় সোনকালে নিষ্পত্তি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই আঁচনিখন অধিক শক্তিশালী কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। ইফালে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মনোহৰলাল খট্টৰৰ সৈতে আন এক বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ সকলো অঞ্চলতে বিদ্যুতৰ উপলব্ধতা সুনিশ্চিত কৰা তথা গ্ৰাহক, বিতৰক আৰু উৎপাদকসকল উপকৃত হোৱাকৈ শক্তি খণ্ডৰ সংস্কাৰৰ দিশসমূহ আলোচনা কৰা হয়। আনহাতে বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সমীপত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক সাক্ষাৎ কৰি অসম চৰকাৰে ৰাজ্যত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু বনাঞ্চল বৃদ্ধি কৰাৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। তদুপৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ লাঘৱ কৰিবলৈ চৰকাৰে নতুনকৈ ঘোষণা কৰা মূল আঁচনিসমূহৰ দ্বাৰা ৰাজ্যখন কিদৰে লাভৱান হ'ব পাৰে সেই বিষয়েও আলোচনা কৰে। সংসদৰ উভয় সদনতে আজি 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। লোকসভাত এই আলোচনা আৰম্ভ কৰি কংগ্ৰেছ দলৰ সাংসদ কুমাৰী সেলজাই কয় যে দেশত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাইছে। তেওঁ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগসমূহত খালী হৈ থকা পথসমূহ পূৰণ কৰাৰ কিয় ব্যৱস্থা লোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। তদুপৰি এইবাৰৰ বাজেটখনে কৃষক আৰু শ্ৰমিকসকলৰ প্ৰয়োজনক অৱজ্ঞ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে 2014 চনত বিজেপি শাসনলৈ অহাৰ সময়ত ভাৰত বিশ্বৰ অৰ্থনৈতিকভাৱে দুৰ্বল 5খন ৰাষ্ট্ৰৰ ভিতৰত এখন হিচাপে পৰিগণিত আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে অৰ্থনৈতিক ব্যৱস্থাটো স্বচ্ছ কৰি তোলাৰ ফলত এইবাৰৰ অৰ্থনৈতিক জৰীপ অনুসৰি 2024-25 বৰ্ষত দেশৰ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.5ৰ পৰা 7% বৃদ্ধিৰ সম্ভাৱনাই দেখা দিছে। তদুপৰি যোৱা বছৰৰ বাজেটৰ তুলনাত এইবাৰৰ বাজেটত 18% অধিক মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে। সমাজবাদী প্ৰাৰ্থী নৰেন্দ্ৰ সিঙে বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰ প্ৰদেশক অৱহেলা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। টিএমচিৰ সাংসদ অভিষেক বেনাৰ্জীয়ে নিবনুৱা সমস্যা বিমুদ্ৰাকৰণৰ উপৰি কেন্দ্ৰীয় সংস্থাসমূহৰ বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে অপব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। ৰাজ্যসভাত আজি কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হয়। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে নিবনুৱা সমস্যাৰ মুদ্ৰাস্ফীতিৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কেন্দ্ৰীয় বাজেটত কৰ্মসংস্থাপনৰ সৈতে জড়িত অগ্ৰণী আঁচনি ঘোষণা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ ডঃ ৰাধন মোহন দাস আগৰৱালে বিগত 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰসমূহত আলোকপাত কৰে। তেওঁ কয় যে প্ৰণয়ন কৰা জনধন যোজনাই দেশৰ কোটি কোটি লোকক বেংক সেৱা প্ৰদান কৰিছে। তদুপৰি 14 কোটিৰো অধিক পৰিয়ালে নৰেন্দ্ৰজীৰ ঘৰতে বিশুদ্ধ খোৱাপানী লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আৰু জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা নিয়ন্ত্ৰকৰ উদ্যোগত আজিৰে পৰা নাৰায়ণী মহাবিদ্যালয়ত অসামৰিক প্ৰতিৰক্ষা বিষয়ক প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উদ্ধাৰ আৰু সাহায্য অভিযান, অগ্নিকাণ্ড আৰু জৰুৰীকালীন ব্যৱস্থাত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, দুৰ্যোগ ব্যৱস্থাপনা আদি সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণৰ পাছত 32গৰাকী অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক বাছনি কৰি মানপত্ৰ প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন কোচৰ সংঘৰ নিষ্পত্তিৰ বাবে অহা 29 জুলাইৰ পৰা 3 আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা 75 বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্য ন্যায়াধীশ ভি চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহান জনাইছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত ডিজিটেল ক্ৰপ ছাৰ্ভে আৰু ফাৰ্মাৰ্চ ৰেজিষ্ট্ৰী প্ৰশিক্ষণ তথা কৰ্মশালাৰ উদ্বোধন কৰে। তদনীয়া এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ 29খন জিলাৰ 649গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ। Thank you.